এয়া আকাশবাণী গুৱাহাটী পুৱালোচনী সময়ৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। অসমত উৎপাদিত সামগ্ৰীয়ে বিশ্বৰ বজাৰত সমাদৰ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, বিগত সময়ত অসমে দক্ষিণ ভাৰতলৈ 100 মেট্ৰিক টন জৈৱিক কলা চাউল প্ৰেৰণ কৰাৰ লগতে বিহাৰলৈ 27 মেট্ৰিক টন জৈৱিক কল প্ৰেৰণ কৰিছে। জিআই টেক থকা তেজপুৰৰ লিচু আৰু কাজিনেমু লণ্ডনলৈ প্ৰেৰণ হোৱাৰ লগতে বুজন পৰিমাণৰ মাটি কঁঠাল আৰু আদা ডুবাই তথা কাটাৰলৈ ৰপ্তানি কৰা হৈছে। চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত এতিয়াৰে পৰা পিতৃ মাতৃৰ আয়ৰ প্ৰমাণ পত্ৰ বৈধ নথি হিচাপে গ্ৰহণ কৰা নহ'ব বুলি অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে জানিবলৈ দিছে। এই সন্দৰ্ভত জাৰি কৰা শেহতীয়া নিৰ্দেশনা অনুযায়ী বিনামূলীয়া নামভৰ্তিৰ যোগ্যতা বিবেচনা কৰাৰ ক্ষেত্ৰত একমাত্ৰ ৰেচন কাৰ্ডহে নথি হিচাপে গণ্য কৰা হ'ব। শিক্ষাৰ্থীগৰাকীৰ ৰেচন কাৰ্ড নাথাকিলে পিতৃ মাতৃৰ ৰেচন কাৰ্ড বিনামূলীয়া নামভৰ্তিৰ বাবে প্ৰযোজ্য হ'ব। অপাৰেশ্যন সিন্দুৰৰ সফলতা উদযাপন কৰি বিজেপিয়ে আয়োজন কৰা ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। ধেমাজি জিলাত কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই যাত্ৰাৰ নেতৃত্ব দিয়ে। চিলাপথাৰত প্ৰাক্তন সেনা জোৱানৰ লগত ত্ৰিৰংগা পতাকা হাতত লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৰ সৈতে এই যাত্ৰাত অংশগ্ৰহণ কৰে। শিলচৰতো 11-দিনীয়া ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী পালন কৰা হৈছে। প্ৰবল বৰষুণৰ মাজতো কালি ছাত্ৰ ছাত্ৰী, ক্ৰীড়া সংগঠন, সাংস্কৃতিক গোষ্ঠী আৰু নাগৰিক সমাজৰ উপস্থিতিত সেনাবাহিনীৰ বীৰত্বপূৰ্ণ প্ৰত্যুত্তৰক সন্মান জনাই ৰাষ্ট্ৰীয় পতাকা হাতত লৈ পদযাত্ৰা কৰা হয়। বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ো এই যাত্ৰাত অংশগ্ৰহণ কৰে। যোৰহাটতো জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীৰ নেতৃত্বত ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। লখিমপুৰত ঢকুৱাখানা নাগৰিক সমাজে ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। এই যাত্ৰাত বিধায়ক নৱকুমাৰ দলেৰ লগতে প্ৰাক্তন সৈনিক, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ ইয়াৰ কাষৰীয়া হাতীখুলি চাহ বাগিচা পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাগিচাখনৰ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সা সুবিধাৰ বুজ লয়। তেওঁ চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰা শ্ৰমিকসকলক সংশ্লিষ্ট পক্ষক এই বিষয়ে অৱগত কৰিবলৈ আহান জনায়। ইয়াৰ পাছত শ্ৰীচৌহানে কাজিৰঙাৰ কহৰাস্থিত বন বিভাগৰ প্ৰেক্ষাগৃহত বোকাখাট অঞ্চলৰ কিছুসংখ্যক কৃষকৰ সৈতে মত বিনিময় কৰে। কৃষকসকলে নিজৰ খেতিপথাৰত উৎপাদিত বিভিন্ন পাচলি মন্ত্ৰীগৰাকীক উপহাৰ হিচাপে আগবঢ়ায়। বোকাখাট সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু বোকাখাট সমজিলাৰ আয়ুক্তই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব। কাইলৈ তেওঁ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশ ল'ব। এই ভ্ৰমণকালত তেওঁ কামাখ্যা মন্দিৰো দৰ্শন কৰিব। নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু নাহৰকটীয়া সমজিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱাৰ উপস্থিতিত নাহৰকটীয়াত সমজিলা পৰ্যায়ৰ ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ৰাজহুৱা প্ৰতিষ্ঠান তথা আন্তঃগাঁথনি উন্নয়নৰ বাবে লাভ কৰা চৰকাৰী ভূমি আবণ্টনৰ আবেদনসমূহ উপস্থাপন কৰা হয়। পুংখানুপুংখ নিৰীক্ষণৰ পাছত আবেদনসমূহ নীতিগতভাৱে অনুমোদন জনোৱা হয়। বৈঠকত নাহৰকটীয়া ৰাজচক্ৰৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অপাৰেশ্যন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাক জনসাধাৰণৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে আকাশবাণীৰ বাতৰি বিভাগে এলানি বিশেষ শৃংখলা প্ৰচাৰৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগেও সৈনিকসকলৰ সন্মানাৰ্থে বাতৰি বুলেটিনসমূহত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰ কৰিবলৈ লৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাত আৰু পৰহিলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাটো কেইবাগৰাকীও বীৰ যোদ্ধাৰ অভিমত প্ৰচাৰ কৰিব। পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত 4খন জিলা পৰিষদ আৰু 16খন আঞ্চলিক পঞ্চায়তৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ উপৰি ৱাৰ্ডসমূহৰ প্ৰাৰ্থীসকলক কালি বিজেপিৰ ঢকুৱাখানা জিলা সমিতিৰ উদ্যোগত আয়োজিত এটা অনুষ্ঠানত আদৰণি জনোৱা হয়। অনুষ্ঠানত ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলেই নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলে অনাগত দিনত নিজ নিজ দায়িত্ব পালন কৰিব বুলি আশা প্ৰকাশ কৰে।